قالوا ادع لنا ربك يبين لنا ما لونها قال إنه يقول إنها بقرة صفراء فاقع لونها تسر الناظرين
সিহঁতে ক'লে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দোৱা কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে তাইৰ ৰং কেনেকুৱা হ'ব লাগে মুছাই ক'লে তেওঁ কৈছে গাইজনী হালধীয়া ৰঙৰ হ'ব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট দেখিলেই যেন দৰ্শকসকলে উৎফুল্লিত হয়